এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়া 6 বজাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। ৰাজ্যত কালি অহা ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণিৰ পাছত কেইবা ঠাইতো প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা সংঘটিত হৈছে। হোজাইত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। লামডিং লংকা সংযোগী 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এছ টাৰ্ণিঙত ভূমিকম্পৰ পাছত পাহাৰৰ মাটি খহি 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা দিশ বন্ধ হৈ পৰে। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশৰে যাতায়াত কৰিবলগীয়া হৈছে। বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লোকসকলে পথছোৱা মুকলি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াই এইদৰে কয়।
अच्छा कल भूकंप जो आया था शाम को वो भूकंप का जो शॉक है उसी से मतलब हमारा जो ये राइट साइड जो है इसका थोड़ा लैंडस्लाइड हो गया था तो इसको रात से हम लोग लेफ्ट साइड भी थोड़ा सा गिरा था तो लेफ्ट साइड ऑलरेडी हम लोग रात को क्लियर कर दिए थे अभी राइट साइड अभी ब्लॉक है तो इसको हम लोग शाम 5 से 7 बजे तक हम लोग इसको क्लियर कर देंगे।
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ নৱনিৰ্মিত পৰীক্ষাগাৰ, ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ অধ্যয়ন কেন্দ্ৰ, ICT ব্যৱস্থা সম্পন্ন কম্পিউটাৰ লেব আৰু বহুমুখী শ্ৰেণীকোঠাসহ কেইবাটাও শৈক্ষিক আন্তঃগাঁথনি উদ্বোধন কৰে। আন্তঃগাঁথনিসমূহ উদ্বোধন কৰি মন্ত্ৰী ডাঃ পেগুৱে তেওঁৰ ভাষণত শিক্ষানীতিৰ ভিত্তিত সংবৰ্ধিত এই শৈক্ষিক আন্তঃগাঁথনিয়ে শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। এই কাৰ্যসূচীত প্ৰদান বৰুৱাৰ উপস্থিত থাকে। নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি, দৈয়াং, গেলাবিল আদি উপনৈসমূহৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বাগৰিছে। সেয়ে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট, মৰঙি, খুমটাই, দেৰগাঁও, সৰুপথাৰ আৰু বোকাখাট ৰাজহ চক্ৰৰ অন্তৰ্গত নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ জিলা প্ৰশাসনে সকীয়াই দিছে। জৰুৰীকালীন সময়ত উদ্ধাৰ কাৰ্যৰ বাবে 03774-283-282 নম্বৰত যোগাযোগ কৰিবলৈ গোলাঘাট জিলা প্ৰশাসনে আহ্বান জনাইছে। উল্লেখযোগ্য যে ধনশিৰি নৈৰ বাঢ়নী পানীয়ে নুমলীগড়, খুমটাই, সৰুপথাৰ, গোলাঘাট আদি অঞ্চলৰ লগতে 20খনৰো অধিক গাঁও জলমগ্ন কৰি তুলিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা আৰু টাৱাং জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ 4 দুৱাৰৰ অন্তৰ্গত বাকুলা, বাকুলা পথাৰ, আমলগা, ভালুকমাৰী, বুঢ়াগাঁও, দলংবস্তিকে ধৰি কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। প্ৰথমবাৰৰ বাবে গামানী, চপানলা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। আজি বিধায়ক পদ্ম হাজৰিকাই বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত অহা 18 ছেপ্টেম্বৰত এটা বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰৰ প্ৰস্তুতি সম্পৰ্কত আজি লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই লাহোৱাল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আশা কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয়। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে আজি ডিব্ৰুগড় মহানগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চাহপাতৰ ন্যূনতম মূল্যৰ দাবীত ক্ষুদ্ৰ চাহ খেতিয়কসকলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। আন কেইবাটাও সমস্যা সমাধানৰ দাবীৰে চাহ খেতিয়কসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত জিলাখনৰ 1000ৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে 8ম শ্ৰেণীৰ পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপ যোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী চাব পাৰে। অসম ভাৰোত্তোলন সন্থাই চলিত বৰ্ষৰ আন্তঃজিলা প্ৰতিযোগিতাখন তেজপুৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি অহা 18 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈ শোণিতপুৰ জিলা ভাৰোত্তোলন সন্থাই 53 সংখ্যক ৰাজ্যিক প্ৰতিযোগিতাখনৰ আয়োজন কৰিব। আয়োজক সমিতিয়ে অৱগত কৰা অনুসৰি অহা 18 ছেপ্টেম্বৰত খেলুৱৈৰ অন্তিম পঞ্জীয়ন হোৱাৰ পাছত 19 ছেপ্টেম্বৰৰ পৰা খেলসমূহ অনুষ্ঠিত হ'ব। সেইদিনা কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰিব। চাৰিদিনীয়া প্ৰতিযোগিতাখনত ছিনিয়ৰ, পুৰুষ, মহিলাৰ লগতে যুৱ আৰু জুনিয়ৰৰ ল'ৰা ছোৱালী উভয় শাখাৰ খেল অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।